Good morning. Itu Agashwani Kohima. Pujur laga khobor puri asim kong nongla. Dimapur District Disaster Management Authority, DDMA pra ekta emergency meeting du jakale Deputy Commissioner laga office ti rakisi jonto naru kikena bahari prokon hoa pasuti nala kan bon koregena rasta kan pani nichiti thakija aro bishi parivar kan nichur khor chari ja pasuti hoise. Meeting du kotha kore Chief Secretary Nagaland Dr. G. Alambra field level response choldi othaboli aro sub concerned departments te Dimapur Municipal Council aro police milagina mil milab diboli dorkar janai dise. Tarbra sub juglo members kantu DDMA laga bhagti thakia sibili yat kore dise aro kam de milagina motob diboli janai dise. DDMA bra ekta report ti koise ke district te bishi bhari prokhondo ajana khoise. Bishi jagade bhari Pani Joma Kurisi aro relief operations kanda logi logi suru kore dise. Chief Secretary Braste Disaster Response Force Lokode Komti resources Takilibi Joldi Godamu Thaidia Karni bi badhai dise. Tarba biswas janai dise ki bishi nao karni mang dise aro additional funds kanda zaruri hisab saikina dibole ase. Panpani loko joria bimar hoboli paria chinta bhavana kan olai dise aro chief medical officer lokot saptan thakiboli lokot field assessment aro nichi jagadi thakia khando itudi soro kori diboli koise deputy commissioner aro chairman newland district disaster management authority sarah s jamira ekta emergency monsoon preparedness meeting do dise laga office ti jagali rakise meeting ti kotha kori shrimati jamira koise ke ja 20 sal samoy de sobse pahila par district ti pan পানি আৰু মাটি কিৰিয়া হৈ কিনা বেছি ঝামেলা ওলাই দিছে আৰু নৰুখি কিনা প্ৰখন কিৰিয়াৰ পৰা মানুহখন বেছি দুখ পাই আছে ডি চি ৰা জনাই দিছে কি নিউলেণ্ড ডিষ্ট্ৰিক্ট নিচেদি বস্তি বেছি ভাগটো পানী নিচেদি থাকি আছে আৰু বেছি ৰাস্তাখন বি পানীৰ পৰা লৈ যাইছে চব লাইন ডিপাৰ্টমেণ্ট অফিচিয়েলছ লগতে মিলাই কিনা কাম কৰিবলৈ আৰু অৱস্থাৰ লগতে মিলা জোৰা কামৰা চামনা কৰিবলৈ তাইৰ পৰা মাতিছে Chairman, Newland Town Council bra sub councillors logote nicho wards de nala sapha kore dibuli janai dibone mite DC bra koise. Meeting somoy de alag alag departments officials bra nicho tayar kamti resources thakia aro prokhon dog logote samna kore bili diktari pa khan bi janai dise. Five Tribes Committee on Review of Reservation Policy ba taikhan laka sabse dorkar mang khan Nagaland sarkar lokodi mangi jabole di idodi 48 sal karone naruki kena reservation policy rakhia logo joriyadi khara hoboli commitment rakise ekta press khobor di committee ba itu laga mon khushi do five epic tribal bodies di itu laga students organization আৰু ভাগ লোৱা সব লোকতে 18 বহিকিনা ধাৰণাটো নাগালেণ্ড চিভিল ছেক্ৰেটাৰীত কয়মাৰী জাগালি ৰাখিয়া সময় মুতব দি কিনা চাত পঢ়াই দিয়া কাৰণে জনাই দিছে ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰা কৈছে কি ইণ্ডিয়াৰ পৰা স্মাৰ্ট ষ্ট্ৰেটজি বনাই কিনা যোনটো পৰা একাডেমিক জ্ঞান লগতে সমাজ ভাল কৰি দিয়া মিলা ৰাখিবলৈ আৰু সমাজ লগা ইচ্ছা আৰু জৰুৰী খান পহুচাই দিবলৈ লাগে নেশ্যনেল ৱৰ্কশ্বপ ফিউচাৰ ৰেডি এনাৰ্জি এডুকেশ্যন অপৰচুনিটিজ এণ্ড চেলেঞ্জেছ যোনটো ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি দিল্লীৰ পৰা নাই দিল্লীতে জৰ্গা কৰি আছে মই কথা কৰে তাৰ পৰা কৈছে কি ইণ্ডিয়াৰ পৰা চাল 2070 তাকে নেট জিৰ' কমিটমেণ্ট কামিয়াব কৰি দিবলৈ লগা ৰাস্তা দি আগি যাই আছে ইউনিয়ন মিনিষ্টাৰ বা কৈছে কি দুনিয়া দি ইণ্ডিয়াটো দিছৰাৱালা সবচে ডাঙৰ এনাৰ্জি কনজিউমাৰ হৈ কিনা খালী 1/3 পাৰ কেপিটা এনাৰ্জি কনজামশ্যন থাকি আছে
एनर्जी ट्रांसपोर्टेशन में लगती है एनर्जी डे टू डे लाइफ में लगती है एनर्जी सभी में लगती है एनर्जी एक हॉरिजॉन्टल टॉपिक आज है इस समय में इसमें कैसे सीनेरियो आगे होगा एनर्जी की एंड टू एंड नॉलेज सस्टेनेबिलिटी से लेके कंजम्पशन से लेके डिस्ट्रीब्यूशन से लेके स्मार्ट यूज तक हमें एक दुनिया में नया प्रोटोकॉल की आवश्यकता होती है और ये सिर्फ एकेडमिक नॉलेज से नहीं होगा इसको एकेडमिक नॉलेज को सोसाइटल प्रैक्टिस से कन्वर्ट करना पड़ेगा
Aru Union Minister of State for Personal Public Grievances or Pensions, Dr. Jitendra Singh Bra, Public Grievances Lukuti Samta Kuribuliti, Dangar Botlap Anikina, Grievance Rate Result to Kali Disposal Nhoigina, Manukan Laka Monpura Kuridia Hobalage. Ekta National Workshop, Nai Diliti Kotakuri, Dr. Jitendra Singh Bra Kwesiki Grievances Kantu, Hobida Hisabi Utaigina Policies or Administrative Niumdi, Tik Nahua or Galdi Takiakan Paijan Kuridibulage. Union Minister Bra Kwesiki Grievance Retrizaldo, systemic bodily, aro jibon asan ba jigina thakibuli karni ekta hatiyar hisabi hoboli lage. Aro itu lokot aji phujur laga khobor iman dises kori ase huni thakibi samsat baji das manati nagamis khobor ani dibole ase.